আপডেট দে,
মাতা
কি হয়েছে?
আপডেট তো সব ঠিকঠাক হল। আজি আকৌ এবাৰ মাতিছিলে তালে, তাই এইটো ডাইৰেক্ট ৰেজিষ্টাৰ কামটো কৰি দিলে আৰু। এতিয়া
হ্যাঁ,
ডাইৰেক্ট ৰেজিষ্টাৰ কৰি দিলে কেছটো থানাত, এজাহাৰহে দিয়া আছিলে আগতে, এতিয়া ৰেজিষ্টাৰ কৰি এতিয়া চলাব, নাম্বাৰ চাম্বাৰ
কোন
লাগি
হেৰি,
আছে।
কোন তার নাম আছে, নম্বর আছে, কোনে কৰিছে, কোন কার কার হাতত কেসটো গৈছে, কোন পুলিশ অফিসার?
এফালে মোক যাবই দিয়া নাই নহয়, তা এফালে চব হেৰিয়ে মোক ইহঁতে ঘৰৰ মাহঁতে গৈছে,
হ্যাঁ,
মাহঁতে গৈছে,
কি কৈছে?
মাহঁতে গৈছে মানে মোক একো সোধা সোধে কওঁতে সোধা নাই, মানে সোধোতে কোৱা নাই, মানে তই এইবিলাক শিকিব নালাগে, তই ঘৰত থাক, ঘৰৰ কাম কৰ।
নাই নাই, তই পুলিচৰ থানাত যোৱা নাই?
নাই মোক যাব দিয়া নাই, সিহঁতে গৈছে চব।
কিয় দিয়া নাই? পুলিচে কৈছে নেকি? পুলিচে কৈছে নেকি?
নাই নাই, সিহঁতে নাই কোৱা, ঘৰৰ মানুহে মানে মোক সেইফালে যা লাগে তই সেইফালে যাব, আমি সিহঁতে গৈছে না আগৰ পাই, মানে মই ঘৰত নাই যে, সিহঁত যে আছিলে আগতে সিহঁতে প্ৰথম গ'ল, মই ৰাতিহে পাইছোহি সেইদিনা।
ঠিক আছে, যিটো পুলিচে যিটো যিটো শুন শুন,
অ কওক।
তই থানাত যা, তই থানাত যা, কবি যে মই মই পুত্ৰ, মই 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 নাছিলো তাতে, আপুনি মোক খবৰটো দিয়কচোন, আপুনি কোন পুলিচ অফিচাৰে ইনভেষ্টিগেচন কৰিছে, হা, তেখেতৰ নাম আৰু তেখেতৰ মোবাইল ফোনৰ নম্বৰটো আৰু তেখেতৰ যিজন ওপৰৰ অফিচাৰ আছে তেখেতৰো ফোন নাম্বাৰটো মোক লাগে, কাৰণ মই পিছফালৰ পৰা অকমান এটা খোচন মাৰিব পাৰো। তই থানাত নিজে যাবি, বেলেগৰ লগত কথা পাতিবলৈ, তই মা বাপেৰ লগত কথা পাতি, তই অকলে যা, যাই পেলাই ক মই আহিছো, হা, এই কেছ এটা ৰেজিষ্টাৰ হৈছে, এই কেছটো কাৰ ওচৰত আছে, কোনে হেৰি কৰিছে, তেখেতৰ নাম, তেখেতৰ ফোন নাম্বাৰ আৰু তেখেতৰ চুপিৰিয়ৰ বছ যোন আছে, এছ পি আছে, কি আছে, আছে নহয় কোনোবা, তেখেতৰ নামটো আৰু ফোন নাম্বাৰটো মোক কাগজত এখন লিখি দিয়ক, মই মোৰ বৰ্তাক দিম। কবিনে
কম
সাহস আছে?
আছে খালি
ঠিক আছে, সাহস যদি আছে যা, সেইটো কৰ, কাইলৈ ৰাতিপুৱা, কাইলৈ হল বুধবাৰ, যা কৰ, বুধবাৰৰ দিনা বৰ ভাল বাৰ, বুদ্ধি হব তেতিয়া, তই কৰ এইটো, আৰু এইটো মই অডিঅ' ৰেকৰ্ড কৰিছো আৰু সেইটো মই বুবা টকত থৈ দিছো, যা আৰু গ্ৰুপতো পঠাই দিছো, বাই।